فأثابهم الله بما قالوا جنات تجري من تحتها الأنهار خالدين فيها وذلك جزاء المحسنين.
ফলত সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰস্কাৰ নিৰ্ধাৰণ কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত সিহঁত স্থায়ী হ'ব, আৰু এইটো হৈছে সৎকৰ্মশীলসকলৰ পুৰস্কাৰ।